هل ينظرون إلا أن يأتيهم الله في ظلل من الغمام والملائكة وقضي الأمر وإلى الله ترجع الأمور
ক্ষিয়তে এই অপেক্ষাত আছে নেকি যে আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাদ সিহঁতৰ ওচৰত আহি উপস্থিত হ'ব আৰু যেতিয়া সকলো বিষয়ৰ মীমাংসা হৈ যাব আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হ'ব